দ্বিতীয় প্ৰধান বাতৰিসমূহ হ'ল অৰুণাচল প্ৰদেশ আৰু ছিক্কিম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সুচাৰুৰূপে চলি আছে। ভোটগণনাৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি অৰুণাচল প্ৰদেশত বিজেপি বিপুল জয়ৰ দিশে অগ্ৰসৰ হৈছে। আনহাতে ছিক্কিমক শাসকীয় ছিক্কিম ক্ৰান্তিকাৰী মৰ্চা আগবাঢ়ি আছে। পৰহিলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে কেইবাটাও ব্যক্তিগত টিভি চেনেল আৰু অন্য সংস্থাই নিৰ্বাচনোত্তৰ সমীক্ষাৰ তথ্য প্ৰকাশ কৰিছে। বেছিভাগ নিৰ্বাচনোত্তৰ সমীক্ষাত বিজেপি নেতৃতাধীন এন ডি এ মিত্ৰজোঁট লোকসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ ক্ষমতালৈ আহিব বুলি কোৱা হৈছে। নিৰ্মালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়া অপৰিৱৰ্তিত অৱস্থাত আছে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছে। অৰুণাচল প্ৰদেশ আৰু ছিক্কিম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সুচাৰুৰূপে চলি আছে। 60জনীয়া অৰুণাচল প্ৰদেশ আৰু 32জনীয়া ছিক্কিম বিধানসভাৰ বাবে 19 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সমান্তৰালভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ভোটগণনাৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি অৰুণাচল প্ৰদেশত বিজেপি বিপুল জয়ৰ দিশে অগ্ৰসৰ হৈছে। আনহাতে ছিক্কিমক শাসকীয় ছিক্কিম ক্ৰান্তিকাৰী মৰ্চা আগবাঢ়ি আছে। অৰুণাচল প্ৰদেশত বৰ্তমানলৈকে বিজেপি 42খন আসনত জয়লাভ কৰিছে আৰু 4খনত আগবাঢ়ি আছে। আনহাতে নেচনেল পিপলছ পাৰ্টীয়ে 4খন আসনত জয়ী হৈছে আৰু 1খনত আগবাঢ়ি আছে। কংগ্ৰেছ দলে 1খন আসন লাভ কৰিছে আৰু 2খনত আগবাঢ়ি আছে। ইফালে ছিক্কিমত ছিক্কিম ক্ৰান্তিকাৰী মৰ্চাই 23খন আসন লাভ কৰিছে আৰু 8খনত আগবাঢ়ি আছে। আনহাতে ছিক্কিম গণতান্ত্ৰিক মৰ্চাই 1খন আসন লাভ কৰিছে। লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা 8 বজাত আৰম্ভ হ'ব। ইয়াৰ উপৰি কেইখনমান বিধানসভা আসনৰ বাবে উপ নিৰ্বাচনৰ ভোটগণনাও কাইলৈ অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু ডঃ সুখবীৰ সিং সান্ধুৱে সকলো মুখ্য নিৰ্বাচনী বিষয়া আৰু ৰিটাৰ্ণিং বিষয়াৰ সৈতে ভোটগণনাৰ প্ৰস্তুতি পৰ্যালোচনা চলাইছে। নিৰ্বাচন আয়োগে কৈছে যে ভোটগণনাৰ ধাৰা আৰু ফলাফল আয়োগৰ ৱেবছাইট resulteci.gov.in আৰু ভোটাৰ হেল্পলাইন এপত উপলব্ধ হ'ব। গুগল প্লে ষ্ট'ৰ অথবা আপেল প্লে ষ্ট'ৰৰ পৰা ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰিব পৰা যাব। পৰহিলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে কেইবাটাও ব্যক্তিগত টিভি চেনেল আৰু অন্য সংস্থাই নিৰ্বাচনোত্তৰ সমীক্ষাৰ তথ্য প্ৰকাশ কৰিছে। বেছিভাগ নিৰ্বাচনোত্তৰ সমীক্ষাত বিজেপি নেতৃতাধীন এন ডি এ মিত্ৰজোঁট লোকসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ ক্ষমতালৈ আহিব বুলি কোৱা হৈছে। সমীক্ষাৰ তথ্য অনুসৰি এন ডি এ 543জনীয়া লোকসভা 2/3 সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা আছে। লোকসভাত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ বাবে 272খন আসনৰ প্ৰয়োজন। নিৰ্বাচনী বিশেষজ্ঞসকলে নৰেন্দ্ৰ মোদী নেতৃতাধীন এন ডি এ চৰকাৰে 350খনৰো অধিক আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহিব বুলি পূৰ্বানুমান প্ৰকাশ কৰিছে। বিৰোধী আই এন ডি আই মিত্ৰজোঁটে লোকসভা নিৰ্বাচনত 125ৰ পৰা 150খন আসন লাভ কৰিব পাৰে। এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত একেৰাহে তৃতীয়বাৰলৈ ক্ষমতালৈ আহিব বুলি শাসনাধিষ্ঠ বিজেপি যথেষ্ট আশাবাদী। কংগ্ৰেছে লোকসভা নিৰ্বাচন সম্পৰ্কীয় ব্যক্তিগত টিভি চেনেল আৰু অন্য সংস্থাসমূহে প্ৰকাশ কৰা তথ্য প্ৰত্যাখ্যান কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে নিৰ্বাচনোত্তৰ সমীক্ষা সম্পূৰ্ণৰূপে ভুৱা বুলি মন্তব্য কৰিছে। তেওঁ কৈছে যে এইবাৰৰ নিৰ্বাচনত আই এন ডি আই মিত্ৰজোঁটে কমেও 295খন আসন লাভ কৰিব। তেওঁ কয় যে মিত্ৰজোঁটৰ সকলো দলৰ নেতাই ৰাজ্যৰ পৰ্যায়ত বিশ্লেষণ কৰিছে আৰু মিত্ৰজোঁটে 295খন আসন লাভ কৰিব বুলি আস্থা প্ৰকাশ কৰিছে। নিৰ্বাচনোত্তৰ সমীক্ষা বিজেপিৰ মনস্তাত্বিক খেল বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কৈছে যে বিজেপিয়ে তেওঁলোকৰ নেতা কৰ্মীসকলৰ মনোবল ভংগ কৰাৰ উদ্দেশ্যে মানসিক চাপ সৃষ্টি কৰাৰ প্ৰয়াস চলাইছে যদিও এনে প্ৰয়াস সফল নহয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে পৰহিলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাধিক 224 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 8:30 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এ আই আৰ এফ আমাৰ ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল এ আই আৰ নিউজ গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ৰিমলৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। এতিয়াও বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈয়ে আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তথ্য অনুসৰি দহখন জিলাৰ 6 লাখৰো অধিক লোক বানৰ কবলত পৰিছে। বিগত 24 ঘণ্টাত বানৰ ফলত 3 জন লোকে প্ৰাণ হেৰুৱাইছে। ইফালে এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 11 জনলৈ বৃদ্ধি পাইছে। হাইলাকান্দি, হোজাই, মৰিগাঁও, কৰিমগঞ্জ, নগাঁও, কাছাৰ, ডিব্ৰুগড়, গোলাঘাট, পশ্চিম কাৰ্বি আংলং আৰু ডিবা হাছাও জিলাৰ মুঠ 25টা ৰাজহ চক্ৰৰ অধীনস্থ 597খন গাঁও প্লাবিত হৈছে আৰু 4,800 হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত জিলা কেইখনত মুঠ 187টা সাহায্য শিবিৰ আৰু 96টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োগ কৰা হৈছে। বিগত 24 ঘণ্টাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰথম বেটেলিয়নৰ এটা অতিৰিক্ত দল বিমানেৰে গুৱাহাটীৰ পৰা হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ জিলালৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ৰাজ্যখনত কালি বাঢ়নী পানীয়ে বিভিন্ন জিলাত 27টা পথ, মথাউৰি আৰু অন্য আন্তঃগাঁথনিৰ ক্ষতিসাধন কৰে। ব্ৰহ্মপুত্ৰৰ পানী তেজপুৰ, গুৱাহাটী আৰু গোৱালপাৰাত ক্ৰমাৎ বৃদ্ধি পাইছে। কপিলী, ধনশিৰি, পাগলাদিয়া, বুঢ়ীদিহিং আৰু কুশিয়াৰা নৈৰ পানীও ভালেমান ঠাইত বাঢ়িবলৈ লৈছে। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগত ৰিমাল প্ৰভাৱত উদ্ভৱ হোৱা প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ 2 লাখ টকাৰ এককালীন সাহায্য আৰু আহতসকললৈ 50 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিভিন্ন বিষয় সন্দৰ্ভত 7খনকৈ বৈঠকত মিলিত হ'ব। সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰথমখন বৈঠকত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰিমাল ঘূৰ্ণীবতাহৰ পৰৱৰ্তী পৰ্যায়ৰ স্থিতিৰ পৰ্যালোচনা কৰা হ'ব। পাছত শ্ৰীমোদীয়ে দেশত গ্ৰীষ্ম প্ৰবাহৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে আন এখন বৈঠকত মিলিত হ'ব। তেওঁ লগতে ব্যাপক পৰিসৰত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ বাবে প্ৰস্তুতি বুজ লোৱাৰ উদ্দেশ্যে আন এখন বৈঠকত ভাগ ল'ব। নতুন চৰকাৰৰ প্ৰথম 100 দিনৰ কাৰ্যসূচী পৰ্যালোচনাৰ বাবে তেওঁ আন এখন বৈঠকত মিলিত হ'ব। কংগ্ৰেছৰ মুৰববী মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক কে চি ভেণুগোপালে আজি নতুন দিল্লীত সকলো নেতাৰ সৈতে ভাৰ্চুৱেল বৈঠক আহান কৰি ভোটগণনাৰ পূৰ্বে ভৱিষ্যৎ ৰণনীতি পৰিকল্পনা কৰে। সভাত লোকসভাৰ প্ৰাৰ্থী, কংগ্ৰেছ বিধায়িনী দলৰ নেতা আৰু দলৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিসকল উপস্থিত থাকে। পাঞ্জাৱত আজি দিনৰ ভাগত ফাটেগড় ছাহিব জিলাৰ নতুন চিৰহিন ৰেলৱে ষ্টেচনৰ ওচৰত লুধিয়ানা আম্বালা মূল পথত দুখন মালবাহী ৰেলৰ মাজত সংঘৰ্ষ হয়। এই ৰেল দুখনৰ 2জন চালক গুৰুতৰভাৱে আহত হয়। বৰ্তমান 2জন পাটিয়ালা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সূত্ৰ অনুসৰি ৰেলপথত বান্ধি থোৱা মালবাহী ৰেল এখনক আন এখন চলিত মালবাহী ৰেলে পিছফালৰ পৰা খুন্দা মাৰে, যাৰ ফলত এখন মালবাহী ৰেলৰ ইঞ্জিন বাগৰি পৰে। একে সময়তে কলকাতাৰ পৰা জম্মু টভি অভিমুখী গ্ৰীষ্মকালীন বিশেষ যাত্ৰীবাহী ৰেল এখন ৰেলপথেৰে পাৰ হৈ আছিল, কিন্তু লেহেমীয়া গতিৰ বাবে শুকাব দুৰ্ঘটনাৰ পৰা যাত্ৰীবাহী ৰেলখন ৰক্ষা পৰে। খবৰ পোৱাৰ পাছতে ৰেলৱে বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। এই দুৰ্ঘটনাৰ ফলত ৰেলপথছোৱা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে আৰু কৰ্তৃপক্ষই যুদ্ধকালীন ক্ষীপ্ৰতাৰে ৰেলখন নিৰ্মাণ কৰি আছে। আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আজি আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছে। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে এইবাৰ যৌথভাৱে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই আজি ডালাছত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন খেলত কানাডাক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সুচাৰুৰূপে চলি আছে। ভোটগণনাৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি অৰুণাচল প্ৰদেশত বিজেপি বিপুল জয়ৰ দিশে অগ্ৰসৰ হৈছে। আনহাতে ছিকিমক শাসকীয় ছিকিম ক্ৰান্তিকাৰী মৰ্চা আগবাঢ়ি আছে। কৰোনা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে কেইবাটাও ব্যক্তিগত টিভি চেনেল আৰু অন্য সংস্থাই নিৰ্বাচনোত্তৰ সমীক্ষাৰ তথ্য প্ৰকাশ কৰিছে। বেছিভাগ নিৰ্বাচনোত্তৰ সমীক্ষা বিজেপি নেতৃতাধীন এন ডি এ মিত্ৰজোঁট লোকসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ ক্ষমতালৈ আহিব বুলি কোৱা হৈছে। ৰিমানৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়া অপৰিৱৰ্তিত অৱস্থাত আছে আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আজি আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।